এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিৎ গগৈ। যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও 21খন জিলাৰ 6,33,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,506খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰতিক বানত কমেও 19জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। SDRF আৰু NDRFএ কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰ অঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ 6টা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে, এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতৰ্ক দৃষ্টি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে চহৰ, নগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ জলাশয়সমূহৰ সংৰক্ষণ কৰি নগৰীয়া বান বহু পৰিমাণে দূৰ কৰিব পৰা যায়। শিলচৰ আৰু ইয়াৰ আশে পাশে থকা মালিনী বিল, মহিষা বিল, ৰংগীৰ খাল বিল আৰু চিংগাৰ খালে প্ৰাকৃতিক জলাশয় হিচাপে পানী সংৰক্ষণৰ দিশত অন্যতম ঠাই হিচাপে পৰিগণিত হৈ আহিছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে বৰাক নৈৰ সমীপত থকা তাৰাপুৰ শিববাৰী পথটোৰ বানত ডুব যোৱা অংশ পৰিদৰ্শন কৰে আৰু এই অংশটো ততালিকে মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাবিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি এলেকাসমূহ পানীত বুৰ যোৱাত পহু, গঁড়, হাতীকে ধৰি অন্যান্য জীৱ জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ অংশটোৰ চাৰিওকাষে পানী বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সমজিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু সমজিলা আয়ুক্তই বন্যপ্ৰাণী সুৰক্ষা তথা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে চলাচল কৰা বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ অধিক হ'ব নোৱাৰিব। একেদৰে এনিমেল কৰিডৰত 5জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত গধুৰ বাহন ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত পৰহিলৈৰ পৰা 3দিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানত সমাহাৰ হ'বলগীয়া এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতি ভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'ব। পৰহিলৈ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। অনুষ্ঠানত নাগালেণ্ডৰ কবি, সাংবাদিক মনালিছা চাংকিজা উপস্থিত থাকিব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া কবিতা অধিৱেশন দুখন ৰাজীৱ বৰা আৰু ডঃ মঞ্জু লস্কৰে উদ্বোধন কৰিব। বিয়লিৰ ভাগত চুটিগল্প বিষয়ৰ প্ৰথমখন বৈঠক শিৱানন্দ কাকতীয়ে উদ্বোধন কৰিব। ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই দ্বিতীয়খন বৈঠক সঞ্চালনা কৰিব। একেদিনাই নগাঁও জিলা পুথিভঁৰালত উপন্যাস বিষয়ৰ বৈঠকো অনুষ্ঠিত হ'ব। আটাইকেইটা অনুষ্ঠানতে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু উদীয়মান লেখকে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলাৰ পানীতোলা পশু চিকিৎসালয়ৰ পৰা দধিয়া চাপৰিলৈ পশু খাদ্য বিতৰণৰ বাবে যোৱা এটা দলৰ নাওখন ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে। নাওখনত থকা পশু চিকিৎসকৰ দলটোৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। আজি পুৱা দধিয়া চাপৰিত পশু খাদ্য বিতৰণ কৰি উভতি অহাৰ সময়ত প্ৰচণ্ড কুঁৱলীৰ বাবে নাওখনে এটা গছৰ মূঢ়াত খুন্দা মৰাত নাওখনত পানী সোমাবলৈ ধৰে। নাওখনৰ চালকে কথম্পি এটা বালি চাপৰিলৈ নাওখন চপাই নি সকলোৰে জীৱন ৰক্ষা কৰে। পশু চিকিৎসকৰ দলটো ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকাৰ বিষয়ে জিলা প্ৰশাসনক অৱগত কৰা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ অখিতপুৰ চাহ বাগিচাত কালি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা কৰ্মীসকলৰ উপৰি ভালেসংখ্যক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহচক্ৰ বিষয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।